فلما فصل طالوت بالجنود قال إن الله مبتليكم بنهر فمن شرب منه فليس مني ومن لم يطعمه فإنه مني إلا من اغترف غرفة بيده فشربوا منه إلا قليلا منهم فلما جاوزه هو والذين آمنوا معه قالوا لا طاقة لنا اليوم بجالوت وجنوده قال الذين يظنون أنهم ملاقوا الله كم من فئة قليلة غلبت فئة كثيرة بإذن الله والله مع الصابرين.
তাৰপিছত তালুতে যেতিয়া সেনাবাহিনী সহ ওলাই আহিল তেতিয়া তেওঁ ক'লে আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব যিয়ে তাৰ পৰা পানী খাব সি মোৰ দলভুক্ত নহয় আৰু যিয়ে তাৰ সোৱাদ গ্ৰহণ নকৰিব সি হ'ব মোৰ দলভুক্ত ইয়াৰ বাহিৰে যিয়ে এচনো পানী গ্ৰহণ কৰিব সিও মোৰ দলভুক্ত এতেকে কিছু সংখ্যক লোকৰ বাহিৰে আটায়ে তাৰ পৰা পানী পান কৰিলে ইয়াৰ পিছত তেওঁ আৰু তেওঁৰ সংগী ইমানদাৰসকলে যেতিয়া নদী অতিক্ৰম কৰিলে তেতিয়া সিহঁতে ক'লে জালুত আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি আজি আৰু আমাৰ ওচৰত নাই কিন্তু যিসকলে দৃঢ় বিশ্বাস কৰিছিল যে আল্লাহৰ লগত তেওঁলোকৰ সাক্ষাৎ হ'ব তেওঁলোকে ক'লে আল্লাহৰ আদেশত কিমান যে ক্ষুদ্ৰ দলে কিমান যে বৃহৎ দলক পৰাজিত কৰিছে আৰু আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।